এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। ছয় বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষ কাৰ্যসূচী গ্ৰহণ, ৰাজ্য সমাগত নীট পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা, সুন্দৰৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্টুগালৰ অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতা কৰ্মী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া শাসনকালৰ সফলতাক লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত 21 জুনলৈ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইয়ে এই প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ 12 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হবলৈ আহান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 12 গৰাকী যোগ্য হিতাধিকাৰী কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ খাৰিফ বতৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়। চিৰভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ বছৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিবলৈ কৃষকসকলক আহান জনায়। ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত উপস্থিত থাকি শ্ৰীদাসে কয় যে 2047 চনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰত একাধিক খেতি কৰিবলৈ তেওঁ আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনোধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2 তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্য স্বচ্ছৰ নিকা প্ৰক্ৰিয়াৰ নীটৰ পুনৰ পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰং ৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। ৰূপান্তৰহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা গীতনাথ কবিতাকে ধৰি সাহিত্যৰ মেতমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা ৰূপকোঁৱৰ সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোককে আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ সাহিত্যিক তথা অনুবাদক গীতা উপাধ্যায় 2026-27 বৰ্ষৰ সতী সাধনী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সমাগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি চৰকাৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ এই ৰাজ্যিক বঁটাসমূহ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। 1939 চনৰ 14 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায় হৈছে ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা। সাহিত্যৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক 2025 চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰা হৈছে। যোৰহাট জিলাৰ তিয়ক বিধানসভা সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াই সমষ্টিটোৰ ককিলা নিমাতী গোসাঁইগাঁও ককিলামুখ 2 নম্বৰ মিচিংগাঁওলৈকে বৃহৎ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত কাৰ্যবাহী অভিযন্তাকে ধৰি বিভাগীয় বিষয়ববীয়া আৰু বিভিন্ন লোক উপস্থিত থাকে। খহনীয় প্ৰতিৰোধ আৰু স্থায়ী সমাধানৰ বাবে বিষয়ববীয়াৰ সৈতে তেওঁ আলোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। বিগত 10 বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। সদ্যহতে হস্পিতালখনত 3,200ৰো অধিক বহিৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল ৰাজ্যৰ এখন আশাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত চিকিৎসা ব্যৱস্থা পৰ্যায়ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস হলে গুৰুতৰ ৰোগীগ্ৰস্তসকলক অধিক সুবিধা দিব পৰা যাব।
জি এম চিত যোৱা 10 বছৰত নতুন নতুন বহুত হস্পিটেল হ'ল। জি এম চি যিটো মূল হস্পিটেল আছে তাৰো নতুন কনষ্ট্ৰাকশ্যন আৰম্ভ কৰা হৈছে। অসমৰ এটা প্ৰিমিয়াৰ হেল্থ ইনষ্টিটিউট বুলি ক'ব পাৰি। প্ৰায় 3,200ৰো অধিক অপিডি ডেইলি হৈ আছে। মই ভাবোঁ এইটো এটা ৰেকৰ্ড বুলি ক'ব লাগিব। অহা দিনবোৰত পেৰিফেৰীত চুবুৰীয়া অঞ্চলত চিকিৎসা ব্যৱস্থা ভাল হ'লে ইয়াত প্ৰেছাৰটো অলপ কমিব আৰু ক্ৰিটিকেল পেচেণ্টবিলাকক আমি আৰু বেছি সুবিধা দিব পাৰিম বুলি মই ভাবোঁ। প্ৰেছাৰ যিমান বেছি বিল্ট আপ হয় কোৱালিটিটো ইমান ইমান কমি কমি যায় থাকে। চ' অহা দিনবোৰত
জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাভা আছাং স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰত বসবাস কৰা ৰাভা সম্প্ৰদায় লোকসকলৰ উন্নয়ন তথা কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে নৱগঠিত ৰাভা উন্নয়ন পৰিষদৰ সদস্যসকলে আজি শপত গ্ৰহণ কৰে। ভৈয়াম জনজাতীয় পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। নিখিল ৰাভা ছাত্ৰ সংগঠনৰ সভাপতি তথা সাধাৰণ সচিবৰ উপস্থিতিত ভৈয়াম জনজাতীয় পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী সুষমা হাজৰিকাই পৰিষদৰ অন্যান্য সদস্যসকলৰ লগতে অধ্যক্ষ আৰু উপাধ্যক্ষসকলক শপত বাক্য পাঠ কৰোৱায়। অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধিৰ দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ জয়েৰে অভিযান আৰম্ভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষ কাৰ্যসূচী গ্ৰহণ, সমাগত নীট পৰীক্ষা স্বচ্ছ নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা, সুন্দৰ পূজাই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হবলগীয়া খেলেৰে পৰ্টুগালৰ অভিযান আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45